আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
শান্তি তোমাতে রব কো আসুন তোমার ভুল কাহিনী যিশু বিবরী হিয়া পূজারি যিশু এখনি আকুয়ালি লব নিশ্চয় তোমার ক্ষমা করিব কুয়াশুন তোমার ভুল কাহিনী যিশু বিবরী হিয়া পূজারি।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰো মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যীহুচুৱাৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? যোৱা অনুষ্ঠানত আমি এই যীহুচুৱা পুস্তকৰ 10 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদলৈকে আলোচনা কৰিছিলো। গতিকে আজিৰ অনুষ্ঠানত আমি এই 10 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদৰ পৰা অধ্যয়ন আৰম্ভ কৰিম। কিন্তু তাৰ আগতে আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় প্ৰভু পৰমেশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ প্ৰভু। তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়নৰ এই অনুষ্ঠান তুমিয়েই ইমান দিনে সুকলমে চলাই আনিছা। প্ৰাৰ্থনা কৰিছো প্ৰভু, আজিও তুমি অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে আমাৰ লগত থাকি চলাওঁতা হোৱা। তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ নিগৃঢ় তত্ত্ব তুমিয়েই আমাক বুজাই দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি এটা কথা আপোনালোকক মনত পেলাই দিব খুজিছো, যে আমি সদায় আপোনালোকক অনুৰোধ কৰি থাকো যে আমালৈ দুষাৰিমান চিঠি লিখি পঠিয়াওক। কিয় জানেনে বাৰু? আমি অতি আগ্ৰহেৰে এই অনুষ্ঠান প্ৰস্তুত কৰোঁ শ্ৰোতাসকলৰ মংগল হওক বুলিয়েই। সেয়েহে কাৰোবাৰ পৰা চিঠি পত্ৰ পালেহে আমি বুজি পাওঁ যে আমাৰ এই প্ৰচেষ্টা অথলে যোৱা নাই। আমি মনত যথেষ্ট উৎসাহ উদ্দীপনা লাভ কৰোঁ। সেয়েহে আজিও অনুৰোধ কৰিছো, অনুগ্ৰহ কৰি আমালৈ দুষাৰিমান চিঠি লিখি পঠিয়াওক। আহক এতিয়া আমি বাইবেল অধ্যয়নলৈ আগবাঢ়ো হওক। আমি যোৱা অনুষ্ঠানত পাই আহিছো যে ঈশ্বৰে ইছৰাইলৰ পক্ষ লৈ অদুনিচেদক ৰজা, হুহম ৰজা, পিৰাম ৰজা, জাফিয়া ৰজা আৰু দবিৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰি সমূলি নাশ কৰিলে। সেইদিনা ঈশ্বৰে এটা আচৰিত কাৰ্যও সিদ্ধ কৰিছিল। সূৰ্যটোক একে ঠাইতে স্থিৰ কৰি ৰাখি পৃথিৱীখন লাহে লাহে ঘূৰাই দিনটো আটাইতকৈ দীঘল কৰিছিল, যাতে যীহুচুৱাই এই ৰজাবিলাকৰ বিৰুদ্ধে যুদ্ধ কৰি শেষ কৰিব পাৰে। আজি আমি তাৰ পিছৰ পৰাই পাঠ কৰি যাম হওক। যীহুচুৱা 10 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদৰ পৰা 19 নম্বৰ পদলৈকে পাঠ কৰি দিছো। ইয়াত আমি এনেদৰে পাওঁ, পাছে যীহুচুৱাই গোটেই ইছৰাইলক লগত লৈ গিলগলৰ চাউনিলৈ উলটি আহিল, আৰু সেই 5 জন ৰজা পলাই গৈ মক্কেদাৰ গুহাত লুকাই থাকিল। পাছে কোনো লোকে যীহুচুৱাক বাতৰি দি ক'লে সেই 5 জন ৰজাক মক্কেদাৰ গুহাত লুকাই থকা পোৱা গৈছে। তাতে যীহুচুৱাই ক'লে, তোমালোকে সেই গুহাৰ মুখত কেতবোৰ ডাঙৰ শিল বগৰাই দি তেওঁবিলাকক পহৰা দিবলৈ তাৰ ওচৰত মানুহ ৰাখাগৈ, কিন্তু তোমালোকে পলম নকৰি শত্ৰুবোৰৰ পাছে পাছে খেদি গৈ সিহঁতৰ পাছৰ লোকবিলাকক সংহাৰ কৰা। সিহঁতক নিজ নিজ নগৰত সোমাবলৈ নিদিবা, কিয়নো তোমালোকৰ ঈশ্বৰ যীহুৱাই সিহঁতক তোমালোকৰ হাতত সমৰ্পণ কৰিলে। আমি আগতেও কেইবাবাৰো কৈ আহিছো যে আজি যিখন ঠাইত ইছৰাইল আহি উপস্থিত হৈছে সেইখন ঠাইলৈ আহিবলৈ তেওঁলোকে 420 বছৰ কাল ল'ব লগা হ'ল। আচলতে এই সময়খিনি ঈশ্বৰেই স্থিৰ কৰিছিল। তেওঁ এই দেশৰ নাগৰিকবিলাকক মন পালটনৰ অৰ্থে এই সময় দিছিল। ইছৰাইলে চুফ সাগৰখন পাৰ হ'বলৈ ঈশ্বৰে যি পৰাক্ৰম কাৰ্য কৰি সাগৰখনৰ মাজেৰে বাট উলিয়াইছিল, সেয়া কেৱল ইছৰাইলৰ বাবেই নাছিল, এই দেশখনত থকা লোকসকলৰ বাবেও, যাতে ঈশ্বৰৰ সেই পৰাক্ৰমৰ কথা শুনি এওঁলোকে মন পালটন কৰিব পাৰে। তেনেদৰে অনেক পৰাক্ৰম কাৰ্য সিদ্ধ কৰাৰ উদ্দেশ্যে কেৱল ইছৰাইলৰ হকেই নাছিল, এই লোকসকলৰ হকেও আছিল। এটাই উদ্দেশ্য আছিল মন পালটন, আন্ধাৰৰ পৰা যাতে পোহৰলৈ আহিব পাৰে, মৃত্যুৰ পৰা যাতে জীৱনলৈ আহিব পাৰে। কিন্তু এই লোকসকলে সত্য আৰু জীৱিত ঈশ্বৰজনাক তথাপিও চিনি নাপালে, তেওঁলৈ ঘূৰিবলৈ মন নকৰিলে, প্ৰিয় শ্ৰোতা, আপুনি মনত পেলাব পাৰে ৰাহব বেশ্যাৰ কথা। ঈশ্বৰৰ সেই মহান কাৰ্যবোৰৰ কথা শুনি যদি ৰাহব বেশ্যাই মন সলনি কৰিব পাৰে, তেন্তে আনবিলাকেনো কিয় নোৱাৰে? সকলোৱে বিশ্বাস কৰিব পাৰিলেহেঁতেন, সত্য আৰু জীৱিত ঈশ্বৰ জনাত সমৰ্পণ কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁলোকে ঈশ্বৰৰ মাত শুনিও নুশুনাৰ দৰে হৈ থাকিল। মন পালনৰ বাবে ঈশ্বৰে তেওঁলোকক যিখিনি সময় দিছিল সেইখিনি এতিয়া শেষ হ'ল। এতিয়া ঈশ্বৰে আৰু অপেক্ষা কৰিবলৈ নাযায়। ইমান দিনে তেওঁলোকলৈ থকা অনুগ্ৰহৰ কাল শেষ হ'ল। এতিয়া তেওঁলোকলৈ আছে যদি কেৱল সুধ বিচাৰ। প্ৰিয় শ্ৰোতা, ইয়াতে আমি যিটো শিক্ষা পাইছো তাক আমি এবাৰমান অনুধাৱন কৰি চোৱাটো নিতান্তই প্ৰয়োজন। ঈশ্বৰে যেনেকৈ ইছৰাইলক প্ৰেম কৰে, যেনেকৈ সেই দেশখনৰ লোকসকলক প্ৰেম কৰিছিল, তেনেকৈ আপোনাক, মোক, এই জগতৰ প্ৰতিজন লোককো প্ৰেম কৰে। তেওঁ আমাক প্ৰেম কৰে কাৰণেই আমাক ৰক্ষা কৰিবলৈ নিজ পুত্ৰক পঠাই দিলে ক্ৰুচত বলি হবলৈ। আপোনাক প্ৰেম কৰে কাৰণেই আপোনাক মৃত্যুৰ পৰা বচাবলৈ নিজৰ একমাত্ৰ পুত্ৰকেই আপোনাৰ হৈ দুখ ভোগ কৰিবলৈ এই পৃথিৱীলৈ পঠাই দিলে। আপুনি খন্তেক ভাবি চাওক, আপোনাৰ মন পালনৰ বাবে ঈশ্বৰে যিখিনি সময় নিৰূপণ কৰি থৈছে সেইখিনি সময় যাতে উকলি নাযায়। উকলি যোৱাৰ আগতেই মন পালন নকৰিলে সকলো বৃথা হৈ পৰিব। আপুনি যদি তেওঁক বিশ্বাস কৰে তেন্তে আপুনি নষ্ট নহয়, যদিহে বিশ্বাস নকৰে তেন্তে নিশ্চয় নষ্ট হ'ব। এই লোকসকলৰ ক্ষেত্ৰতো সেয়াই হ'বলৈ গৈছে। তেওঁলোকে ঈশ্বৰক অকণো বিশ্বাস নকৰিলে, সেয়েহে তেওঁলোকৰ সন্মুখত উপস্থিত হৈছেহি সুধ বিচাৰ। কথাখিনি আপোনাৰ ভাল নালাগিব পাৰে, কঠোৰ যেন লাগিব পাৰে, কিন্তু কিনো কৰিব, ঈশ্বৰৰ বাক্যই তেনেদৰেই কৈছে। যেতিয়া তাত কিবা কৰিব পৰা আমাৰ একো নাই। বিশ পদৰ পৰা তেইছ পদলৈকে পঢ়িলে আমি যীহোশুৱাক লক্ষ্যত উপনীত হোৱা দেখিবলৈ পাওঁ। তেওঁৰ সন্মুখত এতিয়া পাঁচোজন ৰজা বন্দী অৱস্থাত আছে। পদকেইটা আপুনি নিজেই পঢ়ি ল'ব, আমি চৌব্বিছ আৰু পঁচিছ নম্বৰ পদ দুটা পঢ়ি দিছো। এইদৰে সেই ৰজাবিলাকক তেওঁৰ গুৰিলৈ অনা হলত যীহোশুৱাই ইছৰাইলৰ আটাই পুৰুষবিলাকক মাতি আনি নিজৰ লগত যোৱা সেনাপতিবিলাকক আজ্ঞা কৰিলে, বোলে, তোমালোকে ওচৰলৈ আহি এই ৰজাবিলাকৰ ডিঙিত ভৰি দিয়া। তাতে তেওঁবিলাকে ওচৰলৈ আহি তেওঁবিলাকৰ ডিঙিত ভৰি দিলে। পাছে যীহোশুৱাই তেওঁবিলাকক কলে, তোমালোকে ভয় নকৰিবা আৰু ব্যাকুল নহবা, তোমালোক বলৱান আৰু হাঁহিয়াল হোৱা, কিয়নো তোমালোকে যি যি শত্ৰুবোৰে সৈতে যুদ্ধ কৰিবা সিহঁতৰ সকলোলৈকে যীহোৱাই এইদৰে কৰিব। এয়া এটা আচৰিত ধৰণৰ পৰামৰ্শ। এই দিনটোৰ চল্লিছ বছৰ আগতে এই একেটা বংশৰ লোকে এই দেশখনত সোমাবলৈ ভয় কৰিছিল, ভাবিছিল দেশখন অধিকাৰ কৰি ল'ব নোৱাৰিব। কিন্তু আজিৰ এই দিনটোত সেই বংশৰেই নতুন প্ৰজন্মটোৰ ভৰি এই দেশখনৰ ৰজাবিলাকৰ ডিঙিত আছে। ইছৰাইলৰ এই লোকসকলক নেতৃত্ব দিয়াৰ দায়িত্বত আছে যীহোশুৱা। যীহোশুৱাই এই লোকসকলৰ মনৰ অৱস্থা বুজি পায়, সেয়েহে তেওঁলোকক উৎসাহিত কৰিছে। দেশখন যে তেওঁলোকৰেই, তেওঁ আকৌ এবাৰ এই লোকসকলক ঈশ্বৰৰ নামেৰে নিশ্চয়তা দিছে। ছাব্বিছ নম্বৰ পদত আমি দেখিছো যীহোশুৱাই সেই পাঁচজন ৰজাক পাঁচডাল কাঠত ওলোমাই থলে। সাতাইছ নম্বৰ পদ, পাছে সূৰ্য মাৰ যোৱা সময়ত লোকবিলাকে যীহোশুৱাৰ আজ্ঞাৰে সিহঁতক কাঠৰ পৰা নমাই সিহঁত লুকাই থকা গুহাতে সিহঁতক পেলাই দি তাৰ মুখত বৰ বৰ শিল দি থলে, সেয়ে আজিলৈকে আছে। ৰজাকেইজন গুহাত লুকাই থকাৰে পৰা এই সময়লৈকে যদি আমি জুকিয়াই চাওঁ তেন্তে আমাৰ মনত ইছৰাইলৰ সন্তানবিলাকক অলপ একাচেকা ধৰণৰ লাগিব চাগৈ। গুহাটোত পাঁচোজন ৰজা লুকাই আছিল। যীহোশুৱাৰ দিহামতে তেওঁলোকক উলিয়াই আনি ডিঙিত ভৰি দিয়াই শেষত পাঁচডাল কাঠত আঁৰি থলে আৰু গধূলিবেলা কাঠৰ পৰা নমাই আনি সেই একেটা গুহাতে সিহঁতক সুমুৱাই বৰ বৰ শিলেৰে গুহাটো বন্ধ কৰি থলে। ইমানখিনি নকৰি ৰজাকেইজন লুকাই থকা গুহাটোত বৰ বৰ শিল দি বন্ধ কৰি খাবলৈ নাপাই মৰিবলৈ এৰি দিব পাৰিলেহেঁতেন। বাৰু যিয়েই নহওক, ইয়াৰ কাৰণে আমি ইছৰাইলৰ সন্তানসকলক সমালোচনা কৰিব নোৱাৰো। তেওঁলোকক সমালোচনা কৰাৰ আগতে আমি এবাৰ নিজকে ভালদৰে চালি জাৰি চাব লাগে। আনক নিষ্ঠুৰ বুলি কোৱাৰ আগতে আমি নিজে কিমান সদয় তাক অনুভৱ কৰা উচিত নহয় জানো? অৱশ্যে গধূলিবেলা কাঠৰ পৰা মৰাশকেইটা নমাই আনি গুহাত পুতি পেলোৱাটোৰ ক্ষেত্ৰত আমি তেওঁলোকক দোষাৰোপ কৰিব নোৱাৰো, কাৰণ তেওঁলোকে বিধানমতেই সেই কাৰ্য কৰিছিল। কথাখিনি আৰু স্পষ্ট হ'বলৈ হলে দ্বিতীয় বিৱৰণৰ একৈশ নম্বৰ অধ্যায়ৰ তেইছ নম্বৰ পদটো আপুনি পাঠ কৰি চাব পাৰে। আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ ঘটনা ঘটিছিল। তেওঁক কাঠত আঁৰি বধ কৰা হৈছিল। ঈশ্বৰৰ বাক্যত আমি পাইছো, যিজনক কাঠত অঁৰা হয় তেওঁ সাপগ্ৰস্ত। গালাতিয়া তিনি নম্বৰ অধ্যায়ৰ চৈধ্য পদ। আজিও বহুতে যীশুখ্ৰীষ্টক পাপী, শাপগ্ৰস্ত, দুষ্কৰ্মী বুলি ক'বলৈ চেষ্টা কৰে। এফালৰ পৰা তেওঁলোকে ঠিকেই কয়, কিন্তু তেওঁ পাপী, দুষ্কৰ্মী, শাপগ্ৰস্ত কাৰণেহে ক্ৰুচত বধ কৰা হ'ল তেনে নহয়, তেওঁ ক্ৰুচত বধ কৰা হ'ল কাৰণেহে তেনেদৰে কোৱা হয়। কিন্তু প্ৰিয় শ্ৰোতা, তাৰ আচল ৰহস্যটো আপুনি কেতিয়াবা মন কৰিছেনে? তেওঁক যে আজি কোনো কোনোৱে পাপী, শাপগ্ৰস্ত বুলি ক'ব খোজে, আচলতে তেওঁ কাৰ কাৰণেনো তেনে হ'ব লগা হ'ল? আপোনাৰ কাৰণে, মোৰ কাৰণে, সমস্ত মানৱ জাতিৰ কাৰণে। তেওঁ যদি ক্ৰুচত হত নহলহেঁতেন, তেন্তে আমি প্ৰত্যেকেই নিজৰ নিজৰ ক্ৰুচত হত হ'ব লগা হলহেঁতেন। তথাপিও কোনোবাই পাপৰ পৰা পৰিত্ৰাণ পালেহেঁতেন বুলি আমি নাভাবোঁ, কিয়নো পাপৰ পৰিত্ৰাণ আনিবলৈ এটি পবিত্ৰ বলিদানৰ প্ৰয়োজন আছিল, আৰু সেই পবিত্ৰ বলিটো হৈছে যীশুখ্ৰীষ্ট। তেওঁ পবিত্ৰ হৈও পাপীৰ দৰে মৃত্যুবৰণ কৰিলে। কাৰ কাৰণে? আপোনাৰ কাৰণে, মোৰ কাৰণে। সেইকাৰণেই আমি তেওঁত বিশ্বাসৰ দ্বাৰা পৰিত্ৰাণ লাভ কৰোঁ। 28 নম্বৰ পদৰ পৰা 40 নম্বৰ পদলৈকে পাঠ কৰি আমি জানিবলৈ পাওঁ যে যীহোশুৱাই ঈশ্বৰৰ আজ্ঞা অনুসাৰে দেশখনৰ সকলো ৰজা, প্ৰজা, উশাহ লোৱা সকলোকে নিঃশেষে বিনষ্ট কৰিলে। পদকেইটা আপুনি নিজেই পঢ়ি ল'ব। এতিয়া আমি 41 নম্বৰ পদৰ পৰা 43 নম্বৰ পদলৈকে পাঠ কৰি দিম। এইদৰে যীহোশুৱাই কাদেশ বাৰ্ণিয়ৰ পৰা ঘছালৈকে সিহঁতক আৰু গিবিয়নলৈকে গোচনৰ সকলো দেশ পৰাজয় কৰিলে। যীহোশুৱাই এই সকলো ৰজাক আৰু তেওঁবিলাকৰ দেশ একে সময়তে হাত কৰি ল'লে, কিয়নো ইছৰাইলৰ ঈশ্বৰ যীহোৱাই ইছৰাইলৰ পক্ষে যুদ্ধ কৰিছিল। পাছে যীহোশুৱাই গোটেই ইছৰাইলক লগত লৈ গিলগলৰ চাউনিলৈ উলটি আহিল। ইয়াত অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে ঈশ্বৰে নিজেই যুদ্ধ কৰিছিল, ইছৰাইলৰ পক্ষে তেওঁ নিজে থিয় দিছিল, তাৰ ফলতেই ইছৰাইল জয়যুক্ত হৈছিল। প্ৰিয় শ্ৰোতা, আমি আমাৰ বিজয়ো লাভ কৰিব পাৰোঁ একমাত্ৰ খ্ৰীষ্টতেই। তেওঁৰ দ্বাৰা আমি জয়যুক্ত হওঁ। তেওঁ আমাৰ জীৱনত বাস কৰা মানেই হৈছে জয়যুক্ত জীৱন। এই জয়যুক্ত জীৱনতহে আমি সকলো আত্মিক আশীৰ্বাদবোৰ লাভ কৰোঁ, কিয়নো সেয়াই হৈছে আমাৰ জয়যুক্ত জীৱনলৈ কৰা তেওঁৰ প্ৰতিজ্ঞা। এইখিনিতে আমি 10 নম্বৰ অধ্যায়টো সামৰিছোঁ, লগে লগে পাতনি মেলিছোঁ 11 নম্বৰ অধ্যায়টোৰ। এই অধ্যায়টোত ইছৰাইলে প্ৰতিজ্ঞাৰ দেশখনৰ উত্তৰ অঞ্চলটো জয় কৰি লোৱা কথা উল্লেখ আছে। আহকচোন চাই যাওঁ। প্ৰথম পদৰ পৰা 6 নম্বৰ পদলৈকে পাঠ কৰি দিছোঁ। পাছে হাছোৰৰ ৰজা জাবিনে যেতিয়া সেই কথা শুনিলে, তেতিয়া তেওঁ মাদুনৰ জোৱাব ৰজা, চিমৰুণৰ ৰজা আৰু অফছফৰ ৰজাৰ গুৰিলৈ আৰু উত্তৰফালৰ পৰ্বতীয়া অঞ্চলত কিন্নেৰতৰ দক্ষিণফালে থকা অৰাবাত নিম্নভূমিত আৰু পশ্চিমফালে দূৰৰ ওখ ঠাইত বসতি কৰা ৰজাবিলাকৰ ওচৰলৈ, পূব আৰু পশ্চিমে থকা কনানিয়াবিলাকৰ, ইমৰিয়াবিলাকৰ, হিত্তিয়াবিলাকৰ, পৰিজ্যাবিলাকৰ, পৰ্বতীয়া অঞ্চল নিবাসী জিবুচিয়াবিলাকৰ আৰু হৰমোনৰ তলত থকা মিম্পা দেশীয় হিব্যাবিলাকৰ ওচৰলৈ মানুহ পঠালে। তাতে সিহঁতে সকলো সৈন্যৰে সৈতে সমুদ্ৰৰ পাৰৰ বালিৰ নিচিনা অসংখ্য লোকসমূহ আৰু অতিশয় অধিক ঘোঁৰা ও ৰথ লৈ ওলাল। আৰু সেই আটাই ৰজাবিলাকে গোট খাই ইছৰাইলৰ লগত যুদ্ধ কৰিবলৈ আহি মেৰুম নামেৰে সৰোবৰৰ ওচৰত একেলগে চাউনি পাতিলে। পাছে যীহোৱাই যীহোশুৱাক ক'লে, তুমি সিহঁতলৈ ভয় নকৰিবা, কিয়নো কাইলৈ এনে সময়ত মই ইছৰাইলৰ আগত সিহঁত সকলোকে মাৰি সমৰ্পণ কৰিম। তুমি সিহঁতৰ ঘোঁৰাৰ ভৰিৰ শিৰ কাটিবা আৰু ৰথবোৰ জুইত পুৰি পেলাবা। উত্তৰ অঞ্চলৰ ৰজা হাছোৰে চুবুৰীয়া ৰজাসকলৰ সৈতে একলগ হ'বলৈ মন কৰিলে, কাৰণ এতিয়া যীহোশুৱা যে সেই অঞ্চললৈ আহিব আৰু দক্ষিণ অঞ্চলটোত আক্ৰমণ কৰাৰ দৰে এই অঞ্চলটোতো আক্ৰমণ কৰিব, সেই কথা তেওঁ বুজি পাইছিল। আমি যীহোশুৱাৰ যুদ্ধ কৌশলটো ভালদৰে বুজি পালো। দেশখনৰ মাজৰ অঞ্চলটো আগতে অধিকাৰ কৰি লোৱাৰ পিছত উত্তৰফালে আৰু দক্ষিণফালে থকা অঞ্চল দুটা নিজৰ অধীনলৈ আনিবলৈ উজু হ'ব, কিয়নো সিহঁতৰ একতা ভংগ হোৱাৰ ফলত শক্তিৰো ভাগ ভাগ হৈ পৰিব আৰু দুৰ্বল হৈ পৰিব। দক্ষিণ অঞ্চলটোক উত্তৰ অঞ্চলে সহায় কৰিব নোৱাৰিছিল আৰু উত্তৰ অঞ্চলকো দক্ষিণ অঞ্চলে সহায় কৰিব নোৱাৰিছিল। দুয়োটা অঞ্চল অকলশৰীয়া হৈ পৰিছিল। সেয়েহে উত্তৰ অঞ্চলৰ সকলো ৰজাকে হাছোৰৰ ৰজাই একেলগ কৰিছে। 7 নম্বৰ পদ। পাছে যীহোশুৱাই সকলো লোক লগত লৈ সিহঁতৰ বিৰুদ্ধে মেৰুম সৰোবৰৰ ওচৰত অকস্মাতে ওলাই সিহঁতক আক্ৰমণ কৰিলে। দেশখনৰ শক্তি ভাগ ভাগ কৰাৰ কৌশলটোৰ পিছত যীহোশুৱাৰ দ্বিতীয়টো কৌশল আছিল অকস্মাতে শত্ৰুৰ ওপৰত জঁপিয়াই পৰা। 8 নম্বৰ পদৰ পৰা 17 নম্বৰ পদলৈকে পঢ়ি চালে আমি জানিবলৈ পাওঁ যে ঈশ্বৰে মচীৰ দ্বাৰা যীহুচুৱাক যি যি আজ্ঞা কৰিছিল সেই সকলোকে যীহুচুৱাই পালন কৰিছিল। দক্ষিণ অঞ্চলটোৰ দৰে উত্তৰ অঞ্চলটোৰে সকলোকে তেওঁ নিঃশেষে বিনষ্ট কৰিছিল। পদকেইটা আপুনি নিজেই পঢ়ি ল'ব। এতিয়া ওঠৰ নম্বৰ পদৰ পৰা আমি তেইছ নম্বৰ পদলৈকে পাঠ কৰিব খুজিছো। ইয়াত আমি এনেদৰে পাওঁ, যীহুচুৱাই সেই ৰজাবিলাকেৰে সৈতে বহুকাল যুদ্ধ কৰি আছিল। গিবিয়ন নিবাসী হিব্বিয়া লোকৰ বাহিৰে আন কোনো নগৰৰ লোকে ইছৰাইলৰ সন্তানবিলাকেৰে সৈতে সন্ধি স্থাপন নকৰিলে। তেওঁবিলাকে সকলোকেই যুদ্ধত হাত কৰি ল'লে, কিয়নো তেওঁ যেন সিহঁতক নিঃশেষে বিনষ্ট কৰে, সিহঁতক একো দয়া নকৰে, কিন্তু মুচিক জিহুৱাই আজ্ঞা কৰাৰ দৰে যেন সিহঁতক উচ্ছন্ন কৰে, এই নিমিত্তে ইছৰাইলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সিহঁত আহিবৰ অৰ্থে সিহঁতৰ হৃদয় কঠিন কৰা জিহুৱাৰ পৰা হৈছিল। সেই কালত যীহুচুৱাই আহি পৰ্বতীয় অঞ্চল হিব্ৰুন, দবিৰ, অনাব আৰু যিহুদা আৰু ইছৰাইলৰ আটাই পৰ্বতীয় অঞ্চলৰ পৰা অনাকীয়বিলাকক উচ্ছন্ন কৰিলে। যীহুচুৱাই সিহঁতৰ নগৰীৰ সৈতে সিহঁতক নিঃশেষে বিনষ্ট কৰিলে। ইছৰাইলৰ সন্তানবিলাকৰ দেশত অনাকীয়হঁতৰ কোনো অৱশিষ্ট নাথাকিল, কেৱল ঘছাত, গাঁতত আৰু অস্তুদতহে কোনো কোনো অৱশিষ্ট থাকিল। এইদৰে যীহুৱাই মুচিক যি যি কৈছিল সেই সকলো কথাৰ দৰে যীহুচুৱাই সেই সকলো দেশ হাত কৰি লৈ প্ৰত্যেক ফৈদৰ ভাগ অনুসাৰে অধিকাৰৰ অৰ্থে ইছৰাইলক দিলে। তেতিয়াৰে পৰা যুদ্ধ গুচি দেশ শুথিল হ'ল। এইখন এখন অতি দীঘলীয়া আৰু তিক্ততাপূৰ্ণ যুদ্ধ আছিল। অৱশেষত যুদ্ধ সাম কাটিলে আৰু গোটেই দেশখন ইছৰাইলৰ হাতলৈ আহিল। এতিয়া আমি বাৰ নম্বৰ অধ্যায়টো মেলি লৈছো। ইয়াত আমি সেই ৰজাবিলাকৰ নাম পাইছো যিবিলাকক ইছৰাইলে পৰাস্ত কৰিছিল। স্পষ্টৰূপে ক'বলৈ গ'লে আমি হলে এই অধ্যায়টোত একো গুৰুত্বপূৰ্ণ বস্তু বিচাৰি পোৱা নাই, কিন্তু মন কৰিবলগীয়া কথাটো হৈছে যে এই সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ ঈশ্বৰজনে ইমান সৰু সৰু কথা এটাকো যে গুৰুত্ব সহকাৰে লয় সেইটোহে। সঁচাকৈ তেওঁৰ কাৰ্যপদ্ধতি অতি সুকীয়া। এই বিষয়টোৰ পৰা আমি এটা শিক্ষা লাভ কৰিছো, তাকেই আপোনালোকৰ লগত ভগাই ল'ব বিচাৰিছো। আমি কেতিয়াবা প্ৰাৰ্থনা কৰোঁতে আমাৰ সৰু সুৰা বিষয় কিছুমান তেওঁৰ আগত ক'বলৈ সংকোচ কৰোঁ। প্ৰিয় শ্ৰোতা, তেনে কৰাটো উচিত নহয়। আমি আমাৰ প্ৰতিটো কথা তেওঁৰ আগত খোলাখুলিকৈ ক'ব লাগে। তেওঁ আপোনাৰ পৰা তেনেকুৱা কথাবোৰেই শুনিব বিচাৰে। গোটেই বাৰ নম্বৰ অধ্যায়টোত সেই ৰজাবিলাকৰ তালিকাখন এনে সুন্দৰকৈ দিয়া আছে যে আমি ঈশ্বৰৰ স্পষ্টবাদিতাৰ প্ৰতি আচৰিত হওঁ। তেওঁ প্ৰতিটো কথা পুংখানুপুংখভাৱে ইয়াত প্ৰকাশ কৰিছে। এই অধ্যায়টো সম্পূৰ্ণৰূপে এই ৰজাবিলাকৰ নামৰ তালিকা। আমি এই ৰজাবোৰৰ বিষয়ে একো নাজানো, কিন্তু ঈশ্বৰে সকলো কথা ভালদৰে জানে। এই বাৰ নম্বৰ অধ্যায়টো আমি পাঠ কৰিব খোজা নাই, কিন্তু ইয়াৰ আঁৰৰ যি ৰহস্য তাৰ বিষয়ে দুই এটা কথা ক'বলৈ ইচ্ছা কৰিছো। আপুনি জানেনে প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ হাতত দুখন পুস্তক আছে। এখন হৈছে কাৰ্যৰ পুস্তক আৰু আনখন হৈছে জীৱন পুস্তক। তাৰ এখনত আপোনাৰ নাম লিখি থোৱা আছে। আপুনি যেতিয়া যীশুখ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তাৰূপে বিশ্বাসেৰে গ্ৰহণ কৰিলে তেতিয়া আপোনাৰ নাম জীৱন পুস্তকত লিখা হ'ল। আপুনি নিজৰ চেষ্টাৰে এই পুস্তকত আপোনাৰ নাম লিখাব নোৱাৰে। কেৱল খ্ৰীষ্টত বিশ্বাস কৰিলেহে এই পুস্তকত নামটো লিখা হয়, অন্যথা আন কোনো উপায় নাই। যদি আপোনাৰ নাম এই পুস্তকত লিখা হৈছে তেন্তে আপোনাৰ অনন্ত জীৱন আছে। আনখন পুস্তক হৈছে কাৰ্যৰ পুস্তক। ইয়াত আপোনাৰ প্ৰতিটো কাৰ্যকেই লিপিবদ্ধ কৰি ৰখা হৈছে। আপুনি মই কেতিয়াও মন নকৰা সৰু সৰু কাৰ্য একোটাও ইয়াত পুংখানুপুংখ হিচাপে লিপিবদ্ধ কৰি ৰখা হৈছে। আজি আপোনাৰ মোৰ বাবে যিবোৰ কাম অসাৰ যেন লাগে, সেই প্ৰতিটো কাম তেওঁৰ বাবে অতি ৰসাল। তেওঁ আমাৰ সৰু সুৰা প্ৰতিটো কথালৈ মনোযোগ দিয়ে আৰু ইয়াত কাৰ্যৰ পুস্তকখনত লিখি ৰাখে। এতিয়া আমি তেৰ নম্বৰ অধ্যায়ৰ পৰা পাঠ কৰিম। সময়ৰ অভাৱৰ বাবে গোটেইকেইটা পদ আমি পাঠ নকৰোঁ। প্ৰথমতে আমি প্ৰথম পদটো পঢ়ি দিছো। যীহুচুৱা বুঢ়া আৰু অতিশয় বৃদ্ধ হলত যীহুৱাই তেওঁক ক'লে, তুমি বুঢ়া আৰু অতিশয় বৃদ্ধ হলা, তথাপি অধিকাৰ কৰিবলৈ আৰু অনেক দেশ বাকী আছে। প্ৰিয় শ্ৰোতা, আমি এই পুস্তকখনৰ কেৱল আধাখিনিহে পাঠ কৰি অটালো, কিন্তু এই আধাখিনিতে আমি জানিবলৈ পাৰিছো যীহুচুৱা বুঢ়া হ'ল। তেওঁ এশ বছৰীয়া বৃদ্ধ হৈ পৰিল, গতিকে তেওঁ আৰু বেছি কাল ইছৰাইলক নেতৃত্ব দিব নোৱাৰিব। দ্বিতীয়বাৰ কাদেশ বৰ্ণিয়াত উপস্থিত হোৱাৰে পৰা দেশখনত প্ৰৱেশ কৰালৈকে সময় কেনি গৈছে কোনেও গমেই পোৱা নাই। ঈশ্বৰে তেওঁক পৰিচৰ্যালৈ মাতোতে আশী বছৰ আছিল, হঠাতে এতিয়া গম পাইছে তেওঁৰ এশ বছৰ পাৰ হ'ল। কেতিয়া যে এই বিশটা বছৰ পাৰ হৈ গ'ল কোনেও গমেই নাপালে। পৰিচৰ্যাৰ ক্ষেত্ৰত তেনেকুৱাই হয়। ওপৰাওপৰিকৈ চালে ইছৰাইলে কৰা সকলোবোৰ কাম ঠিক যেনেই লাগে। কিন্তু ঈশ্বৰে তেওঁলোকক এটা কথা বাৰে বাৰে সোঁৱৰাই দিছে যে সম্পূৰ্ণ দেশখন অধিকাৰ কৰা হোৱাই নাই আৰু কেইবাটাও অঞ্চল দখল কৰিবলগীয়া আছে। ঈশ্বৰে যীশুক কৈছিল যে ইছৰাইলৰ সন্তানসকলে যি ঠাইত ভৰি দিব সেই ঠাই তেওঁলোকৰেই হ'ব। 7-8 এতেকে এতিয়া তুমি অধিকাৰৰ অৰ্থে ন ফৈদক আৰু মঞ্চিৰ আধা ফৈদক এই দেশ ভাগ কৰি দিয়া। আন আধা ফৈদেৰে সৈতে ৰুবেনিয়া আৰু গাদিয়াবিলাকে জৰ্দনৰ পূব পাৰে জিহুৱাৰ দাস মুচিয়ে দিয়া অনুসাৰে মুচিয়ে দিয়া নিজ নিজ আধিপত্য ললে। যিহুচোৱাৰ দায়িত্ব কেৱল দেশখন দখল কৰা নাছিল, ইয়াক ভগাই দিয়াও আছিল। গতিকে তেওঁৰ দায়িত্ব অনুযায়ী দেশখন ইছৰাইলৰ মাজত ভগাই দিছে। যিকেইটা অঞ্চল ইতিমধ্যে নিজৰ দখললৈ আনিলে কেৱল সেইকেইটাকে ভগাই দিয়া নাছিল। যিকেইটা অঞ্চল এতিয়াও শত্ৰুৰ দখলতেই আছিল, ইছৰাইলে নিজৰ হাতলৈ অনাই নাছিল, সেইকেইটা অঞ্চলো ইছৰাইলৰ মাজত ভগাই দিছিল। ভাবিলে আচৰিত নালাগেনে? অধিকাৰ কৰি লোৱাৰ আগতেই মালিকীস্বত্ব তেওঁলোকক দি দিয়া হৈছে। হয় প্ৰিয় শ্ৰোতা, ইয়াকেই কোৱা হয় বিশ্বাস আৰু নিৰ্ভৰশীলতা। কিয়নো ঈশ্বৰে নিজেই কৈছিল যে যি যি ঠাইত ইছৰাইলে ভৰি দিব সেইকেই ঠাই তেওঁলোকৰ হ'ব, আৰু সেই ভিত্তিতেই যীহুচোৱাই ইছৰাইলৰ 9.5 ফৈদৰ মাজত দেশখন ভগাই দিলে। 9-33 পঢ়িলে আমি তাকেই জানিবলৈ পাওঁ। কেৱল লেবী ফৈদকহে কোনো আধিপত্য দিয়া নহল, কিয়নো ইছৰাইলৰ ঈশ্বৰ যীহুৱাই তেওঁলোকৰ আধিপত্য। পদসমূহ সময়ৰ অভাৱত আমি পাঠ নকৰিলো, অনুগ্ৰহ কৰি আপুনি নিজে পাঠ কৰি ল'ব। প্ৰিয় শ্ৰোতা, আজিলৈ আমি ইমানতে এৰিছো, পিছৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আপোনালোকৰ পৰা বিদায় মাগিছো। প্ৰভু যীশু আপোনাৰ সহায় হওক, আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
ক্ষমা কৰিব কোৱাচোন তোমাৰ।